নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। নাগালেণ্ডৰ মুকক্চাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগালোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে, যোৰহাট জিলাৰ টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰি ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ মুকক্চাং জিলাৰ য়াংচাংচি বস্তিলৈ যোৱা 16 জনীয়া আৰক্ষীৰ দলটোক গাঁওখনৰ একাংশ নগালোকে আক্ৰমণ কৰে আৰু ইয়াৰ ফলত 11 অসম আৰক্ষী বেটেলিয়নৰ জোৱান বিদ্যুৎ দাস গুৰুতৰভাৱে আহত হয়। ঘটনাৰ খবৰ পাই নাগালেণ্ড আৰক্ষীৰ এটা দল গাঁওখনলৈ আহে আৰু অসম আৰক্ষীৰ দলটোক তেওঁলোকে আটক কৰি উৰে নিশা আবদ্ধ কৰি ৰাখে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই এই আৰক্ষীৰ লোকসকলক উদ্ধাৰৰ বাবে মুকংচাঙৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে আৰু দুয়োগৰাকী বিষয়াৰ হস্তক্ষেপত অসম আৰক্ষীৰ লোককেইজনক মোকলাই দিয়া হয়। আহত জোৱানজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। যোৰহাট আৰক্ষীৰ অধীক্ষক শ্বেতাংগ মিশ্ৰই পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰিছে।
যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে, সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে, কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে। ভুলতে সেইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকে পৰিস্থিতি হ'ল। সেই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে, তেওঁ এতিয়া এডমিট হৈ আছে। বাকী যেতিয়া দুখ কনফিউজন হোৱাৰ পিছত মই এছ পি মুকক্সিঙক ফোন কৰিলোঁ, তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টীম পঠালে। ৰাতিপুৱা এতিয়া আমাৰ টীম ঘূৰি আহিছে তাত। হ্যাঁ, এতিয়া মই গোটেইখিনি চাই আছো আৰু যদি কিবা কৰিব
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 1876 চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়খন স্থাপন কৰা হৈছিল। 1989 চনত এই প্ৰতিষ্ঠানখনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰূপে নামকৰণ কৰা হয় আৰু ইয়াক অত্যাধুনিক মানসিক চিকিৎসা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। বৰ্তমান এই প্ৰতিষ্ঠানখনত 376খন বিচনাৰ সুবিধাৰে অত্যাধুনিক মনোৰোগ চিকিৎসাৰ ব্যৱস্থা আছে। ইয়াৰ পাছত স্বাস্থ্যমন্ত্ৰী নাড্ডা পদযোগে মঙলদৈলৈ আহে। মঙলদৈত তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 23,75,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ক্ৰিটিকেল কেয়াৰ হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত তেওঁ মঙলদৈ নগৰৰ সমীপৰ গেৰিমাৰীত নিৰ্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। তেজপুৰ আৰু মঙলদৈৰ অনুষ্ঠানকেইটাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু অশোক সিংহলেও সংগ দিয়ে। বিয়লিৰ ভাগত শ্ৰীনাড্ডা চাংচাৰীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান আৰু উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান দুটাও পৰিদৰ্শন কৰে। আজিয়েই তেওঁ নতুন দিল্লীলৈ উভতি যোৱাৰ কথা আছে। ডিমা হাছাও জিলাৰ উমৰাংচৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ 21 জন ডুবাৰু, সেনাবাহিনী, SDRF, NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূৰ্ণকৈ উলিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্ধ শ্ৰমিককেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থা চালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে 3 কিলোৰ খনি দুৰ্ঘটনাত পতিত শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত কালিৰে পৰা কোল ইণ্ডিয়াৰ এটা দলেও অভিযান চলাই আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।